iya, agak benih. Matri hujan mengumumkan dividas. Ini perdana menteri mohon sese. Perdana menteri Narendra Modi hari Melbourne Australia perdana menteri Anthony Albanese hujan alasan milik tahu bah. Nodun Delhi dan Australia Bharat dan Myanmar majur 30 orang rasjio bojar boycott. Dipakai nirapatta hujan kita bicara pujian sana korah. Iran dan Hamori khati kerjori orang orang tanah lalik kopi pertakraman solwa hui sebuli Amerika alusan itu berikhukana kuri se. Wimbledon Junior Sat Bigota Swatris Bosorat Lurar Singles or Quarter Final Probeh Kora Pratham Guraki Bharatiya Hisabe Arnab Paparkare Itihas Rochona Korise Aru Bharat aru England er majot Pasconia T20 Antarrashtriya Cricket Shrinkhalar Chotuttho khon Khel Aji Nikha Bristol er County Groundot Onusthito Hobo Pradhan Menteri Narendra Modi aji Melbourne Australia Pradhan Menteri Anthony Albanese or hoite alochonat milito hobo duyogoraki netar major alochonai banijjo protiroksha guruttopurna projukti shiksha aru janohadaronor major somporkor khetrot sahajogita shoktikhali korar sambhabona ase Pradhan Menteri ei bhomone Bharat Australia byapok koukholgoto ongkhidaritok notun goti prodan koribo boli asha kora hoise Shri Modi ei bhromon kalot Bharat Australia mukhya karyabahi bikhoyokolor monchot ongkhogrohonor logote দুয়োখন দেশৰ ব্যৱসায়ী নেতাসকলক উদ্দেশ্যি ভাষণ দিব তেওঁ লগতে মেলবৰ্ণত আয়োজিত এটা অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ইণ্ডোনেছিয়া ভ্ৰমণ সামৰি শ্ৰীমোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া অষ্ট্ৰেলিয়াত উপস্থিত হয় ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক নৃত্য গীতেৰে মেলবৰ্ণত আদৰণি জনায় অষ্ট্ৰেলিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত নাগেশ সিঙে কয় যে এটা দশকত তৃতীয়বাৰলৈ শ্ৰীমোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণে বিগত বৰ্ষসমূহ দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাকেই প্ৰতিফলিত কৰিছে নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োখন দেশে সন্ত্ৰাসবাদ উগ্ৰবাদ মাদক দ্ৰব্য আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ মানৱ সৰবৰাহ বন্যপ্ৰাণী সৰবৰাহ চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ বৃদ্ধিৰ বিষয়ত আলোচনা কৰে দুয়োপক্ষই লগতে উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে ক্ষমতা গঢ়ি তোলা আৰু চোৰাংচোৱা তথ্যসমূহ আদান প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে এই বৈঠকে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া মিত্ৰতা তথা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰাৰ উপৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাও নিশ্চিত কৰে বৈঠকত ভাৰত ম্যানমাৰ সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলত শান্তি স্থিৰতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰা হয় দুয়োখন দেশে কানাডান মাল্টিমডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্প আৰু ভাৰত ম্যানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ কৰাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে বৈঠকত ভাৰতীয় প্ৰতিনিধিসকলক গৃহ সচিব গোবিন্দ মোহনে নেতৃত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ প্ৰতিনিধি দলক দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উপমন্ত্ৰী মেজৰ জেনেৰেল মিন থুৱে নেতৃত্ব দিয়ে ইৰাণে হৰ্মুজ প্ৰণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰাণত পুনৰ আক্ৰমণ চলাইছে ইৰাণৰ সামগ্ৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল লক্ষণীয়ভাৱে ইৰাণৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্ৰাম্পে প্ৰায় পৰস্পৰ বিৰোধী বাৰ্তা প্ৰদান কৰি আহিছে বুধবাৰে তেওঁ পুনৰ ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ইংগিত দিছিল যদিও এই সংঘৰ্ষৰ পৰিণতি সুদূৰপ্ৰসাৰী নহ'ব বুলিও আশা প্ৰকাশ কৰিছিল ইপিনে ইৰাণৰ স্থানীয় সংবাদ মাধ্যমসমূহে দেশখনৰ দক্ষিণ উপকূলীয় চহৰসমূহত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছে
I think it's over. I don't want to deal with them anymore. They're led by sick people. They're vicious, violent people. And if they had a nuclear weapon, they'd use it. As far as I'm concerned, it's over. I'll speak to our negotiators. They want to negotiate. They're good people. Steve Witkoff, Jared Kushner. But they have to come back to me. As far as I'm concerned, it's just a waste of time dealing with them. They're liars. We make a deal. Everyone's agreed. No nuclear weapon. They go outside, talk to the press. They say, we never even talked about it. I'll let our wonderful negotiators keep talking if they want. But I don't like these people.
Abdulke, Batari Hunise, Akahunipura. কেন্দ্রীয় চৰকাৰে তামিলনাডুর কৃষকসকলৰ স্বার্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰা খোপ্ৰা আৰু তোতাপুৰি আম ক্ৰয় কৰাৰ বাবে অনুমোদন জনাইছে। কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিব আৰু বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষা পাব। তামিলনাডু চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰই এই অনুমোদন প্ৰদান কৰিছে। এই সিদ্ধান্তৰ অধীনত ৰাজ্যখনৰ পৰা 87,000 মেট্ৰিক টনতকৈ অধিক খোপ্ৰা সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়া মূল্য সমৰ্থন আঁচনিৰ অধীনত ন্যূনতম সমৰ্থন মূল্যত সম্পন্ন হ'ব। অনুমোদন জনোৱা এই খোপ্ৰা ক্ৰয়ৰ মূল্য 1,000 কোটি টকাতকৈ অধিক। ইয়াৰ লগতে MIS অৰ্থাৎ বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত চলিত বৰ্ষত তামিলনাডুৰ পৰা 96,000 মেট্ৰিক টনতকৈ অধিক তোতাপুৰি আম ক্ৰয়ৰ বাবেও চৰকাৰে অনুমোদন দিছে আৰু প্ৰতি কুইণ্টলৰ বাবে বজাৰ হস্তক্ষেপ মূল্য 1,000 টকাতকৈ অধিক ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে আম খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা তথা বজাৰত হঠাতে দাম হ্ৰাস পোৱাৰ ফলত হোৱা লোকচানৰ পৰা হাত সৰাটো সুনিশ্চিত কৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত থকা ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰাৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 15th সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। খেলৰ খবৰ। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত খেলখন আৰম্ভ হ'ব। শৃংখলাত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতৰ বাবে আজিৰ খেলখনত জয় অত্যন্ত প্ৰয়োজনীয়। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপাৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপাৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জোশুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হান্সেক পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত আজি আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 1954 চনত ৰামানাথন কৃষ্ণন, 1979 ৰমেশ কৃষ্ণন আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি কেৱল 3গৰাকী ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। জাকাৰ্টাত অনুষ্ঠিত 19 আৰু 23 বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকলে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ 23 বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ 9গৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।